গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ 10খন জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 11লৈ বৃদ্ধি, মৃতকৰ নিকটাত্মীয় তথা আহতসকললৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা, লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সফল সামৰণি, 7টা পৰ্যায়ত ভোটগ্ৰহণ সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱা বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ, নিৰ্বাচনৰ ভোটগ্ৰহণৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ, নতুন ফৌজদাৰী আইন বলবৎ হলে বৈদ্যুতিন মাধ্যমেৰে এজাহাৰ দাখিল কৰিব পৰা যাব বুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ অধীক্ষকৰ প্ৰকাশ, আৰু আজিৰে পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত ICC T20 বিশ্বকাপ। ৰাণৰ প্ৰভাৱত মৰাণিপৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে। এতিয়াও বৰাক উপত্যকাৰ 3 জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতি জটিল হৈয়ে আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি 10খন জিলাৰ 6 মাহৰ অধিক লোক বানৰ কবলত পৰিছে। বিগত 24 ঘণ্টাত বানৰ ফলত 3জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 11লৈ বৃদ্ধি পাইছে। হাইলাকান্দি, হোজাই, মৰিগাঁও, কৰিমগঞ্জ, নগাঁও, কাছাৰ, ডিব্ৰুগড়, গোলাঘাট, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও মুঠ 25টা ৰাজহ চক্ৰৰ অধীনস্থ 597খন গাঁও প্লাবিত হৈছে আৰু 4,800 হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত জিলাকেইখনত মুঠ 187টা সাহায্য শিবিৰ আৰু 96টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ কামত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সাহায্য বাহিনীৰ দল নিয়োগ কৰা হৈছে। বিগত 24 ঘণ্টাত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ প্ৰথম বেটেলিয়নৰ এটা অতিৰিক্ত দল বিমানেৰে গুৱাহাটীৰ পৰা হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ জিলালৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ৰাজ্যখনত কালি বাঢ়নী পানীয়ে বিভিন্ন জিলাত 27টা পথ, মাথাউৰি আৰু অন্য আন্তঃগাঁথনিৰ ক্ষতিসাধন কৰে। ব্ৰহ্মপুত্ৰৰ পানী তেজপুৰ, গুৱাহাটী আৰু গোৱালপাৰাত ক্ৰমাৎ বৃদ্ধি পাইছে। কপিলী, ধনশিৰি, পাগলাদিয়া, বসিদিহিং আৰু কুচিয়াৰা নৈৰ পানীও ভালেমান ঠাইত বাঢ়িবলৈ লৈছে। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগত ৰাণৰ প্ৰভাৱত উদ্ভৱ হোৱা প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ 2,00,000 টকাৰ এককালীন সাহায্য আৰু আহতসকললৈ 50,000 টকাৰ এককালীন সাহায্য ঘোষণা কৰা হৈছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উত্তৰ পশ্চিমাঞ্চল ৰেলৱে ৰামডিং সংমণ্ডল অধীনস্থ কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। উত্তৰ পশ্চিমাঞ্চল ৰেলৱে নিউ হাফলং চন্দ্ৰনাথপুৰৰ মাজৰ ৰেলপথৰ ক্ষতিসাধন আৰু শিলচৰ ষ্টেচনত পানী জমা হোৱাৰ বাবে এই পথছোৱাৰে চলাচল কৰা কেইবাখনো ৰেলগাড়ীৰ যাত্ৰা বাতিল কৰিছে। আজি আৰু কাইলৈ শিলচৰ গুৱাহাটী ৰেল, গুৱাহাটী শিলচৰ ৰেল, শিলচৰ জিৰিবাম চিৰিবা ৰেল, জিৰিবাম চিৰিবা শিলচৰ ৰেল, শিলচৰ মণিপুৰ ভৈৰৱী ৰেল, বৌলকচৰ শিলচৰ ৰেল আৰু বৌলকচৰ গুৱাহাটী ৰেলকে ধৰি মুঠ 8খন যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ কৰা হৈছে। আনহাতে ৰেল বাতিলৰ ফলত লামডিং জংচনত বহু যাত্ৰী আবদ্ধ হৈ পৰিছে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত কালি 62.36% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি প্ৰথম পৰ্যায়ৰ উপৰিও এইবাৰৰ সপ্তম পৰ্যায়ত বিহাৰত 51.92, চণ্ডীগড়ত 67.90, হিমাচল প্ৰদেশত 70.05, ঝাৰখণ্ডত 70.66, ওড়িশাত 70.67, পঞ্জাবত 61.32, উত্তৰ প্ৰদেশত 55.59 আৰু পশ্চিমবংগত 73.79% ভোটদান সম্পন্ন হৈছে। সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে 19 এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনী প্ৰক্ৰিয়াৰো কালি সামৰণি পৰে। নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে কৈছে যে লোকসভা নিৰ্বাচনৰ 7টা পৰ্যায়ত ভোটগ্ৰহণ সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু আয়ুক্ত অধ্যয় জ্ঞানেশ কুমাৰ আৰু ডঃ সুখবীৰ সিং সান্ধুৰ নেতৃত্বত আয়োগে এইবাৰৰ সাধাৰণ নিৰ্বাচনৰ 7টা পৰ্যায়ত নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতিটো দিশৰ ওপৰত সূক্ষ্মভাৱে নজৰ ৰাখে। ভোটদাতাসকলে যাতে শংকা বা ভয় অবিহনে ভোটদান কৰিব পাৰে তাৰ বাবে এটা অনুকূল বাতাবৰণ গঢ়ি তোলাৰ বাবে নিৰ্বাচনৰ সময়ত কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বুলি আয়োগে প্ৰকাশ কৰে। লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমে নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিছে। শেহতীয়া তথ্য অনুসৰি আজতক নামৰ সংবাদ প্ৰতিষ্ঠানে এন ডি এ মুঠ নিৰ্বাচন অনুষ্ঠিত 542খন আসনৰ ভিতৰত 174খনৰ পৰা 195খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে। ৰিপাব্লিক টিভি আৰু পি এম এ আৰ কিউৰ মতে এন ডি এ মিত্ৰজোঁটে 368খন আসন লাভ কৰি পুনৰ ক্ষমতা দখল কৰাৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটে 124খন আসন লাভ কৰিব। মিত্ৰজ নামৰ প্ৰতিষ্ঠানটোৰ সমীক্ষা অনুসৰিও বিজেপি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিব। টাইমছৰ নৱভাৰতৰ সমীক্ষা অনুসৰি এন ডি এ 252খন আৰু কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে 105খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। একেদৰে জি নিউজৰ সমীক্ষা অনুসৰি এন ডি এ 370ৰ পৰা 400ৰ আৰু কংগ্ৰেছ মিত্ৰজোঁটে 109ৰ পৰা 139খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। ইফালে নিৰ্বাচনী সমীক্ষাত অসমৰ 14খন লোকসভা আসনৰ ভিতৰত আটাইকেইটা সমীক্ষাকাৰী প্ৰতিষ্ঠানে বিজেপিক 12খন কংগ্ৰেছ আৰু এ আই ইউ ডি এফক এখনকৈ আসন দিছে। টাইমছৰ নৱভাৰতৰ নিৰ্বাচনী সমীক্ষা অনুসৰি অসমত বিজেপিয়ে 12খন কংগ্ৰেছে এখন আৰু এ আই ইউ ডি এফে এখনকৈ আসন লাভ কৰিব। একেদৰে নিউজ 24 চাণক্য আৰু নিউজ এক্সৰ সমীক্ষাতো বিজেপি মিত্ৰজোঁটে 12খন তথা কংগ্ৰেছ আৰু এ আই ইউ ডি এফে এখনকৈ আসন লাভ কৰিব বুলি প্ৰকাশ পাইছে। আনহাতে টুডে চাণক্যৰ সমীক্ষা অনুসৰি অসমত বিজেপি মিত্ৰজোঁটে 10খন কংগ্ৰেছে 2খন আৰু অন্যান্য 2খন আসন লাভ কৰিব। ইফালে উত্তৰ 24খন আসনক লৈ এ বি পি চি ভোটাৰ্ছে প্ৰকাশ কৰা সমীক্ষা অনুসৰি বিজেপি মিত্ৰজোঁটে 16ৰ পৰা 21খন আৰু আই এন ডি এ মিত্ৰজোঁটে 3ৰ পৰা 7খন আসন লাভ কৰিব। অৰুণাচল আৰু মেঘালয়ৰ 4খন আসনে বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলি টাইমছৰ নৱভাৰতৰ সমীক্ষাত প্ৰকাশ পাইছে। অসম আৰক্ষীয়ে অহা 1 জুলাইৰ পৰা কাৰ্যকৰী হ'বলগীয়া নতুন ফৌজদাৰী আইন বলবৎকৰণৰ বাবে সকলো প্ৰস্তুতি অব্যাহত ৰাখিছে। আনহাতে আইনী প্ৰক্ৰিয়াত নতুন আইনে কৰিবলগীয়া সাল সলনিৰ সৈতে সামঞ্জস্য ৰাখি চলিবৰ বাবে অধিবক্তাসকলো সাজু হৈছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত হোৱা আলোচনাত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ অধীক্ষক প্ৰণৱজ্যোতি গোস্বামীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীগোস্বামীয়ে কয় যে ভাৰতীয় ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীৰ্ষক এই 3খন আইন পূৰ্বৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী কাৰ্যবিধি আৰু সাক্ষ্য আইনত কিছু পৰিমাণে সংযোজন নাইবা 2 ধাৰা বিলুপ্তকৰণৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। ইয়াৰ ভিতৰত ভাৰতীয় দণ্ডবিধিৰ 21টা দণ্ডবিধিত 21 নতুন অপৰাধ সম্পৰ্কীয় ধাৰা সংযোজন কৰা হৈছে। আনহাতে সাক্ষ্য অধিনিয়মৰ ধাৰা অনুসৰি গ্ৰীষ্ম শ্ৰব্য তথা প্ৰমাণসমূহ সংযোজনৰ ব্যৱস্থা কৰা হ'ব। ব্যৱস্থা অনুসৰি বৈদ্যুতিন মাধ্যমেৰে এজাহাৰ দাখিল কৰিব পৰা যাব। আনহাতে ভুৱা তথ্য বা তথ্য গোপন কৰা কাৰ্য ধৰা পেলাবলৈ বিশেষ দফা ৰখা হৈছে। অসম আৰক্ষীৰ লোকসকলক ইয়াৰ বাবে প্ৰশিক্ষণ দি থকা হৈছে। আনহাতে এই আইন বলবৎকৰণৰ সুবিধা হোৱাকৈ ফৰেনচিক বিভাগটোক অধিক সক্ৰিয় কৰি তোলা হ'ব। 7 বছৰৰ অধিককাল শাস্তিৰ ৰায় দিবলগীয়া গোচৰৰ ক্ষেত্ৰত ফৰেনচিক দলক জড়িত কৰিব লাগিব বুলি অসম আৰক্ষী বিষয়াগৰাকীয়ে কয়। আনহাতে ইয়াৰ বাবে 500গৰাকী আৰক্ষী বিষয়াক ফৰেনচিক প্ৰশিক্ষণ দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিভাগত নিযুক্তিৰ সম্ভাৱনা বৃদ্ধি পাব। একেদৰে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নতুন আইনৰ সুবিধা প্ৰদান কৰিব বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। অহা 4 জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলাসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোটগণনা প্ৰক্ৰিয়াৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ যাৱতীয় প্ৰশিক্ষণৰ কালি অন্ত পৰে। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত তথা গুৱাহাটী লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া সুনীল চট্টাৱানে ভোটগণনাত নিয়োজিত বিষয়াসকলক নিজৰ দায়িত্ব তথা কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আহান জনায়। মৰিগাঁও জিলাৰ 3টা সমষ্টিৰ বাবে অহা 4 জুনত 3টা ভোটগণনা কক্ষত ভোটগণনা কৰা হ'ব। 52 নম্বৰ জাগিৰোড সমষ্টিৰ 322টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 23টা ৰাউণ্ডত, 53 নম্বৰ লাহৰিঘাট সমষ্টিৰ বাবে 323টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 24টা ৰাউণ্ডত আৰু 54 নম্বৰ মৰিগাঁও সমষ্টিৰ 266টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 19টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। প্ৰতিটো ভোটগণনা কক্ষত 16খনকৈ মেচ থাকিব। জিলাখনৰ এই সমষ্টি 3টাৰ বাবে মুঠ 210গৰাকী ভোটগণনাকাৰী বিষয়া কৰ্মচাৰীক ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে। ডিফু লোকসভা সমষ্টিত ভোটগণনাৰ প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ লক্ষ্যৰে কাৰ্বি আংলং জিলা প্ৰশাসনে ভোটগণনা কেন্দ্ৰৰ পৰা 100 মিটাৰ ক্ষেত্ৰলৈ পদপথ হিচাপে ঘোষণা কৰিছে। ইফালে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে। সেই অনুসৰি ভোটগণনা কেন্দ্ৰৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰা, শ্লগান দিয়া ভোটগণনা কেন্দ্ৰৰ ভিতৰত লাউডস্পীকাৰ ব্যৱহাৰ কৰা মোবাইল ফোন অথবা কেমেৰালৈ কেন্দ্ৰত প্ৰৱেশ কৰা আদি কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে ভোটগণনাৰ দিনা প্ৰশাসনৰ অনুমতি অবিহনে কোনো প্ৰাৰ্থী অথবা ৰাজনৈতিক দলে ৰেলী বাহিৰ কৰিব নোৱাৰিব আৰু ভোটগণনা কেন্দ্ৰৰ এক কিলোমিটাৰ দূৰত্বৰ ভিতৰত কোনো ব্যক্তিয়ে লাঠি বা আগ্নেয়াস্ত্ৰলৈ ফুৰিব নোৱাৰিব বুলি প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। তদুপৰি 4 জুনত ভোটগণনা সম্পূৰ্ণ হোৱাৰ পাছত আতচবাজীৰ ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইফালে 4 জুনত হ'বলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলা প্ৰশাসনসমূহে ড্ৰাই ডে ঘোষণা কৰিছে। এই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন বিক্ৰী মজুতকৰণ আদি ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধি 144 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আজিৰে পৰা ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ICCয়ে আমেৰিকাক পোন প্ৰথমৰ বাবে T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰাৰ সুযোগ দিয়াৰ বিপৰীতে ৱেষ্ট ইণ্ডিজে দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতা আয়োজনৰ দায়িত্ব লাভ কৰিছে। আজি আমেৰিকাৰ টেক্সাছ চহৰৰ গ্ৰেণ্ড পেৰী ষ্টেডিয়ামত ক্ৰিকেট মহাৰণৰ উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। খেলখনত আমেৰিকাই কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উভয় দলে প্ৰথমবাৰৰ বাবে T20 বিশ্বকাপৰ মূল ৰাউণ্ডৰ খেল খেলিব। ইফালে আজি ৱেষ্ট ইণ্ডিজত হ'বলগীয়া উদ্বোধনী খেলত পাপুৱা নিউগিনীৰ বিৰুদ্ধে খেলি দুবাৰৰ বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰা কেৰিবিয়ান দলটোৱে অভিযান আৰম্ভ কৰিব। উল্লেখযোগ্য যে এইবাৰৰ প্ৰতিযোগিতাত মুঠ 20টা দলে অংশ লৈছে। 4টা গ্ৰুপত এই 20টা দলক ভাগ কৰা হৈছে। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ 2টা দলে ছুপাৰ 8 গ্ৰুপলৈ যোগ্যতা অৰ্জন কৰিব। তাৰ পৰা শীৰ্ষ 4টা দলে ছেমি ফাইনেল খেলিব। প্ৰতিযোগিতাৰ ফাইনেল অহা 29 জুনত অনুষ্ঠিত হ'ব। ভাৰতীয় ক্ৰিকেট দলে অহা 5 জুনত নিউয়ৰ্কত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব। জাৰ্মানীত অনুষ্ঠিত বাৰ্ণ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তন্ভি শৰ্মাই মহিলাৰ ছিংগলছত খিতাপ অৰ্জন কৰিছে। ভাৰতীয় খেলুৱৈগৰাকীয়ে কালি টাইৱানৰ ৱান কে ইউ 21-19 22-20 পংপটীয়া ছেটত পৰাস্ত কৰে। ইতিহাসক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান আগশাৰীৰ বাতৰি কাকতত প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিৰ চমু অৱলোকন ৰণিতা দেৱীৰ পৰা।
লোকসভা নিৰ্বাচনৰ 7টা পৰ্যায়ত অনুষ্ঠিত ভোটগ্ৰহণৰ কালি অন্ত পৰাৰ লগে লগে বিভিন্ন সংবাদ প্ৰতিষ্ঠানে চলোৱা নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতেই নিৰ্বাচনী সমীক্ষাৰ বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক অসম কাকতে ভোটাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ, নিৰ্বাচনোত্তৰ সমীক্ষাত নস্যাত কংগ্ৰেছৰ এক্সিট পোল, পুনৰ NDA চৰকাৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। যোৱা 3-4 দিন ধৰি স্বাভাৱিকতকৈ বেছি বৰষুণ হোৱাত ৰাজ্যৰ কেইখনমান জিলাৰ বান পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰা বাতৰিত আমাৰ অসম কাকতে ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত, গোৱালপাৰাত 2 ভাতৃৰ সুনীল সমাধি, হাইলাকান্দিত উটি গল বৃদ্ধ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ চেলেকি সংৰক্ষিত বনাঞ্চলত দ্বিতীয় অসম কমাণ্ডো বেটেলিয়ানৰ শিবিৰ স্থাপন প্ৰক্ৰিয়াক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে তদন্তৰ নিৰ্দেশ দিয়া বাতৰিত অসমৰ প্ৰতিদিন কাকতে বন বিভাগৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ, সেউজ ন্যায়াধীকৰণৰ জেলেকি বনাঞ্চলৰ 28 হেক্টৰ ভূমিত পাতিব কমাণ্ডো বেটেলিয়ানৰ শিবিৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো দ্য চেণ্টিনেল কাকতৰ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত হোৱা গ্ৰীষ্মপ্ৰবাহ সম্পৰ্কীয় এটা বাতৰিত অসমৰ খবৰ কাকতে অগ্নিকুণ্ডত পৰিণত উত্তৰ ভাৰত, 4 দিনত ৰাজস্থান, উত্তৰ প্ৰদেশ, দিল্লীত 320 জনৰ মৃত্যু শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল চাহপাত বিক্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা বুলি এটা বাতৰি, দৈনিক জনমভূমিৰ কাকতে দৈনিক 21 কোটি টকাৰ কেঁচা চাহপাত পেলাই দিব লাগিব ক্ষুদ্ৰ চাহ খেতিয়কে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। কালি অন্তিম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ নিম্ন হৈ থকা বুলি এটা বাতৰিত দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ আজি ভোটগণনাৰ বাতৰিত দি আসাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ অন্যান্য বাতৰিৰ ভিতৰত আছে, পুনৰ হ্ৰাস পালে বাণিজ্যিক ৰন্ধন গেছৰ দাম, যুদ্ধ দিৱসত 5.5 টকা বাঢ়িল গাখীৰৰ দাম, পুনৰ এছিয়াৰ ধনাঢ্য ব্যক্তিৰ শীৰ্ষত গৌতম আদানী ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ধন্যবাদ প্ৰণীতা দেৱী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাজ্যৰ 10খন জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 11লৈ বৃদ্ধি, মৃতকৰ নিকটাত্মীয় তথা আহতসকললৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা, লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সফল সামৰণি, 7টা পৰ্যায়ত ভোটগ্ৰহণ সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱা বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ, নিৰ্বাচনৰ ভোটগ্ৰহণৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ আৰু আজিৰে পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত ICC T20 বিশ্বকাপ। পুৱা আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।